এয়া আকাশবাণী গুৱাহাটী। আজিৰ আঁচনি বাতৰি পঢ়িছো ঔৰংগা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল 1975 চনৰ জৰুৰী অৱস্থাৰ বিৰোধিতা কৰা সকলো মহান ব্যক্তিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন, কাইলৈ অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন, বিজেপিৰ ওম বিৰলা আৰু বিৰোধী কে সুৰেশৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল, ৰাজ্যত 10খন জিলাৰ 631খন গাঁৱৰ 1,70,000তকৈ অধিক লোক বানৰ কবলত, 102টা আশ্ৰয় শিবিৰৰ জৰিয়তে চৰকাৰৰ সাহায্য প্ৰদান আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন, গায়ানাত হবলগীয়া ছেমি ফাইনেলত পৰহিলৈ ভাৰত ইংলেণ্ডৰ সন্মুখীন। 1975 চনৰ জৰুৰী অৱস্থাৰ বিৰোধিতা কৰা সকলো মহান ব্যক্তিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে এই দিনটোৱে আমাক কংগ্ৰেছে কিদৰে বুনিয়াদী স্বাধীনতা খণ্ডন কৰিছিল আৰু প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে সন্মানৰ সংবিধান অমান্য কৰিছিল সেই কথা সোঁৱৰাই দিয়ে। তেওঁ লগতে কয় যে সেই সময়ৰ কংগ্ৰেছ চৰকাৰে সকলো গণতান্ত্ৰিক নীতিৰ বিসৰ্জন দি সমগ্ৰ ৰাষ্ট্ৰক এখন কাৰাগাৰত পৰিণত কৰিছিল। তেওঁ কয় যে জৰুৰীকালীন অৱস্থা বলবৎ কৰাসকলৰ সংবিধান সন্দৰ্ভত ভাষণ দিয়াৰ কোনো অধিকাৰ নাই। এইসকল লোকে কেইবাবাৰো 356 নম্বৰ অনুচ্ছেদ বলবৎ কৰাৰ লগতে সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰাৰ বাবে এখন বিধেয়ক প্ৰস্তুত কৰিছিল, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ধবংস কৰিছিল আৰু সংবিধানৰ প্ৰতিটো দিশ উলংঘা কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে অভিযোগ তোলে। শ্ৰীমোদীয়ে এই বুলি কয় যে যি মানসিকতাৰ বাবে কংগ্ৰেছ দলে জৰুৰীকালীন অৱস্থা বলবৎ কৰিছিল সেই মানসিকতা দলটোৰ মাজত এতিয়াও বিদ্যমান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত কয় যে আজিৰ দিনটোত আমাৰ গণতন্ত্ৰই স্বাধীনতাৰ পিছত আটাইতকৈ কোলা অধ্যায়ৰ সাক্ষী হৈছিল। এই জৰুৰীকালীন কোলা অধ্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া মহান ব্যক্তিসকলৰ স্মৃতিক মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধা জ্ঞাপন কৰে। বিজেপিৰ বাগৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ ওম বিৰলাক অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰক্ষেপ কৰিছে আৰু এই বিজেপিৰ আইএনডিৰ মিত্ৰজোঁটে কংগ্ৰেছ দলৰ কে সুৰেশক অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে বাছনি কৰিছে। দুয়োগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। লোকসভাৰ অধ্যক্ষ নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে চৰকাৰ আৰু বিৰোধী পক্ষই অধ্যক্ষ পদৰ প্ৰাৰ্থীক লৈ সহমতত উপনীত হোৱাত ব্যৰ্থ হয়। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ আৰু পীয়ুষ গোৱেলে কংগ্ৰেছ দলৰ নেতা কে চি বেণুগোপাল আৰু ডি এম কে টি আৰ বালুৰ সৈতে বিষয়টো সন্দৰ্ভত বৈঠকত মিলিত হয় যদিও বিৰোধী পক্ষই শ্ৰী বেণুৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ পূৰ্বে উপাধ্যক্ষৰ নাম ঘোষণা কৰাৰ দাবীক লৈ অটল হৈ থাকে। শ্ৰীগোৱেলে কয় যে বিৰোধী পক্ষক উপাধ্যক্ষ নিৰ্বাচনৰ সময়ত বিষয়টো লৈ আলোচনা কৰা হ'ব বুলি অৱগত কৰোৱা হয়। তেওঁ কয় যে বিৰোধী পক্ষই অধ্যক্ষ নিৰ্বাচনক লৈ আগবঢ়োৱা চৰ্তসমূহ চৰকাৰে প্ৰত্যাখ্যান কৰে। ইফালে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কয় যে বিৰোধী পক্ষ অধ্যক্ষ পদৰ প্ৰাৰ্থীলৈ সমৰ্থন আগবঢ়াবলৈ সাজু, কিন্তু এনেহলে উপাধ্যক্ষ পদৰ প্ৰাৰ্থীগৰাকী বিৰোধী পক্ষৰ হ'ব লাগিব। সংসদ ভৱন সংসদত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে ৰাজনাথ সিঙে মল্লিকাৰ্জুন খাৰ্গে সাক্ষাৎ কৰিছে আৰু অধ্যক্ষ পদৰ বাবে সমৰ্থন আগবঢ়াবলৈ আহান জনাইছে। ইফালে অষ্টাদশ লোকসভাৰ অধিৱেশনৰ আজি দ্বিতীয় দিনাও কেইবাগৰাকীও নৱনিৰ্বাচিত সদস্যই শপত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত NCP শৰদ পাৱাৰ গোটৰ সুপ্ৰিয়া সুলে আৰু অমল খনে, শিৱসেনাৰ সঞ্জয় গোটৰ ডঃ শ্ৰীকান্ত সিন্দে, পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ সাংসদ চৰণজিৎ সিং সান্নে, শিৱসেনাৰ একাধিক দলৰ হৰসিমৰত কৌৰ বাদল ইত্যাদি অন্যতম। উল্লেখযোগ্য যে কালি 266গৰাকী সাংসদে শপত গ্ৰহণ কৰিছিল আৰু বাকীসকলে আজি শপত লয়। কাইলৈ সংসদৰ উভয় সদনৰ যেতিয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাষণ দিব। এতিয়া আমি লোকসভাৰ অধিৱেশনৰ কাৰ্যসূচী সন্দৰ্ভত সম্প্ৰতি নতুন দিল্লীত থকা আকাশবাণীৰ সংবাদদাতা মানৱ কুটুম শৰ্মাৰ সৈতে কথা পাতিবলৈ লৈছো। অষ্টাদশ লোকসভাৰ অধিৱেশনৰ দ্বিতীয় দিনা আজি কেইবাগৰাকী সদস্যই শপত গ্ৰহণ কৰা পৰিলক্ষিত হয়। মানসভাত এই কথা আমি দেখিবলৈ পাইছো। আনহাতে অধ্যক্ষ নিৰ্বাচনক লৈও শাসক বিৰোধীৰ মাজত কিছু মতভেদ হোৱা দেখিবলৈ পাইছো। গতিকে আজি সদনত উপস্থিত থাকি আপোনাৰ কোনো বিশেষ বিষয় দৃষ্টিগোচৰ হৈছে নেকি কি জনাব?
মাননীয়, আপুনি উল্লেখ কৰাৰ দৰে আজি নতুন অধিৱেশনৰ দ্বিতীয় দিনৰ সামৰণি পৰে আৰু কালি আৰু আজি এই দুয়োদিনে লোকসভাৰ নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰে। 4-5গৰাকী সদস্য শপত গ্ৰহণ উপস্থিত থাকিব নোৱাৰিলে বিভিন্ন কাৰণত তেওঁলোকৰ পৰৱৰ্তী সময়ত শপত বাক্য পাঠ কৰা হ'ব। কিন্তু সামগ্ৰিকভাৱে নৰেন্দ্ৰ মোদীয়ে সাংসদ নেতা হিচাপে নিজৰ সংস্থাৰ সাজ হিচাপে নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ হোৱা শপত গ্ৰহণ প্ৰক্ৰিয়া আজি পশ্চিমবংগ সাংসদসকলৰ সৈতে সামৰণি পৰে। আজিও বিভিন্ন ভাষাত সাংসদসকলে শপত গ্ৰহণ কৰা দেখা যায়, কিন্তু আজি কিছু ব্যতিক্ৰমী ইয়াত এটা প্ৰক্ৰিয়া এটা দেখা গৈছে। যি কথা ইয়াৰ যি প্ৰথম স্পীকাৰ অস্থায়ী অধ্যক্ষ তেখেতে উল্লেখ কৰিছে, তেখেতে কৈছে যে নতুন সদস্যসকলে যে নিৰ্বাচনী প্ৰচাৰৰ প্ৰক্ৰিয়াৰ পৰা ওলাই আহিব পৰা নাই, কাৰণ ইয়াত সংসদীয় পৰম্পৰা অনুসৰি নৱনিৰ্বাচিত সদস্যসকলে মাত্ৰ শপত বাক্য পাঠ কৰিব লাগে, কিন্তু ইয়াৰ যি পৰৱৰ্তী সময়ত কিছু ব্যতিক্ৰম দেখা হ'ল, বিভিন্ন ধৰণে দিয়া যায়, বিভিন্ন দলৰ নেতাসকলক প্ৰসংগ কৰি তেওঁলোকে কথা কয়, এইধৰণৰ কথা লোকসভা প্ৰক্ৰিয়াৰ পৰা অৱশ্যে বাদ দিয়া হৈছে, অন্তৰ্ভুক্ত কৰা হোৱা নাই, কিন্তু তেওঁ প্ৰসংগলৈ উল্লেখ কৰিছে। কাৰো দিনটো গুৰুত্বপূৰ্ণ যে ভাৰতীয় জনতা পাৰ্টীৰ নেতা আৰু ৰাজস্থানৰ কোটাৰ সাংসদ যে যোৱা লোকসভাটোৰ অধ্যক্ষৰূপে নিৰ্বাচিত হৈছিল ওম বিৰলাক বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীক এন ডি এ প্ৰাৰ্থী হিচাপে আজি ঘোষণা কৰিছে আৰু তেখেতে ইতিমধ্যে দিনৰ ভাগতে মনোনয়ন পত্ৰ দাখিল কৰিছে। সামগ্ৰিকভাৱে ইউৰোপ লোকৰ তৰফৰ পৰা কংগ্ৰেছৰ সাংসদ কে সুৰেশক লোকসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে আৰু তেওঁ একে সময়তে মনোনয়ন পত্ৰ দাখিল কৰিছে। অৰ্থাৎ যিদৰে ভবা গৈছিলে যে সৰ্বসন্মতক্ৰমে এগৰাকী প্ৰাৰ্থীক লোকসভাৰ অধ্যক্ষ পদৰ বাবে বাছনি কৰা হ'ব, সেয়া সম্ভৱ হোৱা নাই আৰু কাইলৈ এওঁলোকে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে বৈঠক অনুষ্ঠিত কৰিছে, দলৰ জ্যেষ্ঠ নেতা আৰু মুখ্যগত নেতাসকলৰ সৈতে ঠিক একেদৰে ইংৰাজ লোকৰ তেওঁলোকে ইয়াত তেওঁলোকৰ বাবে তেওঁলোকে কৌশল ঘোষণা কৰিছে যে কাইলৈ কিদৰে তেওঁলোকে লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন জয়ৰ অৱতীৰ্ণ হ'ব। যদি সংখ্যাৰ ফলৰ পৰা আমি যদি চাওঁ তেতিয়াহ'লে এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী জয়লাভ কৰাটো নিশ্চিত, কিন্তু তথাপিও কাইলৈ বাবে সকলোৱে দৃষ্টি নিবদ্ধ হৈ আছে যে যোৱা দুটাবাৰ বিনা প্ৰতিনিধিৰে নিৰ্বাচিত বাছনি কৰা হৈছিল, এইবাৰ সম্ভৱ হৈছিলে আৰু তাত নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে কাইলৈ দিনটোৰ বাবে সকলোৱে দৃষ্টি থাকিব।
লোকসভাৰ অধিৱেশনৰ আজিৰ কাৰ্যসূচী সন্দৰ্ভত আপুনি আমাৰ শ্ৰোতাসকলক বিতংক জনালে। পৰৱৰ্তী সময়ত অধিৱেশনৰ অন্যান্য বিষয়ৰ সন্দৰ্ভত জানিবলৈ আপোনাৰ সৈতে আমি পুনৰ সংযুক্ত হ'ম। ধন্যবাদ। অষ্টাদশ লোকসভাত যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ সমান্তৰালভাৱে কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনৈতিক নেতা অন্তৰ্ভুক্ত হোৱাৰ ফলত এইবাৰৰ নিম্ন সদন জ্ঞানৰ অভিজ্ঞতাৰ সমন্বয় ক্ষেত্ৰ হিচাপে পৰিগণিত হ'ব বুলি আশা কৰা হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি বিপ্লৱ কুমাৰ দেৱ, প্ৰসাদ ৰাজগোহাঁই, তেজস সিং চৌহান, মনোহৰ লাল, এইচ ডি কুমাৰস্বামীকে ধৰি কেইবাগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী এইবাৰ লোকসভালৈ নিৰ্বাচিত হৈছে। তদুপৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ লগতে আন কেইবাগৰাকীও প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা যুৱ নেতা যেনে সুপ্ৰিয়া সুলে, দীপিন্দৰ সিং হুদা আৰু অনুৰাগ সিং ঠাকুৰে নিম্ন সদনৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত নতুন দৃষ্টিভংগীৰ উল্লেখ ঘটাব বুলি আশা কৰা হৈছে। ইদৰে ক্ৰীড়া আৰু চলচ্চিত্ৰ জগতক প্ৰতিনিধিত্ব কৰা কীৰ্তি আজাদ, ইউছুফ পাঠান, কমল মানাৱত, হেমা মালিনী, সুৰেশ গোপী আৰু ৰশ্মি বেনাৰ্জীকে ধৰি কেইবাগৰাকীও সাংসদে সদনত বিভিন্ন ক্ষেত্ৰৰ পৰা লাভ কৰা অভিজ্ঞতা আৰু জ্ঞানেৰে সমৃদ্ধ কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সভাপতিত্বত আজি নতুন দিল্লীত সমাগত সাধাৰণ বাজেটৰ বাবে প্ৰাক বাজেট আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী, মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা ভি এনছ নাগেশ্বৰণ, বিত্ত বিভাগৰ সচিব পি ভি সোমানাথন আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিবৰ লগতে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ সচিবো উপস্থিত থাকে। যোৱা সপ্তাহত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হৈছিল। কৃষক সংঘৰ প্ৰতিনিধি আৰু কৃষি অৰ্থনীতিবিদসকলৰ সৈতে বিত্তমন্ত্ৰীগৰাকীয়ে আলোচনাত মিলিত হৈছিল। ইয়াৰ পূৰ্বে মন্ত্ৰী নিৰ্মলা সীতাৰমণে উদ্যোগ খণ্ডৰ আগশাৰীৰ বিশেষজ্ঞ আৰু অৰ্থনীতিবিদসকলৰ সৈতেও আলোচনাত বহিছিল। ৰাজ্যৰ পৰা দেশত বলবৎ হ'বলগীয়া নতুন ফৌজদাৰী আইন সন্দৰ্ভত আজি প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ উদ্যোগত নলবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মাধ্যমৰ কৰ্মশালা অনুষ্ঠিত হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ পূৰ্বাঞ্চল মণ্ডলৰ সঞ্চালক প্ৰধান কে সতীশ মন্দিৰপাল, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান মনু প্ৰসাদ গুপ্তাকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত দিয়া ভাষণত অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰীগুপ্তাই কয় যে নতুন তিনিখন আইন ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ জৰিয়তে নাগৰিকক ক্ৰিয়া দিয়াৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। নতুন আইনত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ বাবে বিশেষ অধ্যায় সন্নিৱিষ্ট হৈছে। এই ক্ষেত্ৰত দুমাহৰ ভিতৰত তদন্ত কৰি অভিযোগনামা দাখিল কৰাৰ ব্যৱস্থা কৰাৰ লগতে সৌম্য সহযোগী নীতিৰে কলা নিৰীক্ষণৰ দৰে ঘটনাৰ জৰিয়তে অভিযুক্তক মৃত্যুদণ্ডৰ বিধান ৰখা হৈছে। নতুন আইনত ইলেকট্ৰনিক মাধ্যমেৰে এজাহাৰ দাখিলৰ ব্যৱস্থা, যিকোনো ঠাইতে ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিব পৰা ব্যৱস্থা, ফৰেন্সিক বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে তদন্ত কৰা, অডিঅ' ভিডিঅ' মাধ্যমেৰে স্বীকাৰোক্তি গ্ৰহণ কৰা আদি ক্ষেত্ৰত নতুন ব্যৱস্থা সন্নিৱিষ্ট হৈছে।
ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও দহখন জিলাৰ ছশ একত্ৰিশখন গাঁও 1,70,000তকৈ অধিক লোক বানৰ কবলত আছে। 13,000তকৈ অধিক ক্ষতিগ্ৰস্ত লোকক সহায় কৰিবৰ বাবে 102টা আশ্ৰয় শিবিৰ আৰু 38টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় ৰখা হৈছে। বানত 21,000ৰো অধিক পশুধনৰ ক্ষতি হৈছে। তিনিচুকীয়া জিলাৰ আদালত চৌহদটো এখন নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। জিলাখনৰ আয়ুক্ত স্বপন পালে এখন জাননীযোগে এই ঘোষণা জাৰি কৰিছে। এই ক্ষেত্ৰত কোনো ব্যক্তিৰ আপত্তি থাকিলে লিখিতভাৱে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ কোৱা হৈছে।
বিদ্যানন্দৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঁচদিনীয়াকৈ বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বাবে খণ্ডভিত্তিক প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। বৰপেটা শিক্ষাখণ্ডৰ 35টা মণ্ডল সমল কেন্দ্ৰৰ গণিত আৰু বিজ্ঞানৰ শিক্ষকসকলে অংশগ্ৰহণ কৰা এই কৰ্মশালা জিলাখনৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত তথা সমগ্ৰ শিক্ষা বৰপেটা জিলা মিছন সমন্বয়ক জয়ন্ত পুৰা আজি পুৱা মুকলি কৰে। বিজ্ঞান আৰু গণিত শিক্ষণ আনন্দদায়ক আৰু ক্ৰিয়াকলাপ ভিত্তিক কৰি তোলাৰ উদ্দেশ্যে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত বৰপেটা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা সমগ্ৰ শিক্ষাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আঁচনি বিষয়া আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত পানীপুৰত আয়োজিত শিশু অধিকাৰ সম্পৰ্কীয় শিবিৰৰ আজি সামৰণি পৰে। আয়োগৰ সদস্যসকলে নাবালকক ন্যায় শিশুৰ শিক্ষা যৌন নিৰ্যাতন ৰোধ কৰা শিশুৰ শ্ৰম বন্ধ কৰা বাল্য বিবাহ বন্ধ কৰা তথা শিশুৰ সৈতে জড়িত অন্য বিষয়সমূহ আলোচনা কৰা। তদুপৰি এই শিবিৰত আধাৰ কাৰ্ড আয়ুষ্মান ভাৰত কাৰ্ড বেংক একাউণ্ট আদি নথকা শিশুসকলক এই সুবিধাসমূহ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়। আজি শিবিৰত 810গৰাকী নাম পঞ্জীভুক্ত শিশুৰ ভিতৰত 350গৰাকীৰ ওজন আপত্তি হিচাপে নিষ্পত্তি কৰা হয়। বাংলাদেশী মানস ব্যাঘ্র প্রকল্প ক্ষেত্র সঞ্চালকের সহযোগত অভিযান চলায় দুটাকৈ চোরাং চিকাৰীক গ্রেপ্তার করেছে। গ্রেপ্তার হয়ে চোরাং চিকাৰী কালিচৰণ বসুমতাৰী আৰু মাইশ্ৰী গোৱাৰ ঘৰত অভিযান চলাই বিভাগীয় চিকাৰত ব্যৱহাৰ হোৱা দুটা হস্তনিৰ্মিত বন্দুক বন্দুকৰ কুণ্ডা মিজৰ হৰিদাৰ সিং কেপেৰা পশুৰ কাঠ গুলি তৈয়াৰ কৰা যন্ত্ৰ কৃষি পৰিমাণৰ বিস্ফোৰক ধনুকৰ আদি উদ্ধাৰ কৰে। আইচিচি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা দৰ্শনীয় নিশ্চিত হৈছে। ভাৰত, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানে ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। আফগানিস্তানে আজি কিংষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ এখন ৰণাৰ্ছ আপৰ খেলত বাংলাদেশক 10-4 পদ্ধতিৰ সহায়ত 8 ৰাণত পৰাস্ত কৰি চতুৰ্থটো দল হিচাপে ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। খেলখনত আফগানিস্তানে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 2 অভাৰত 5টা উইকেটৰ বিনিময়ত 115 ৰাণ সংগ্ৰহ কৰে। খেলখনত বৰষুণত বিজি পথালি দিয়াত বাংলাদেশৰ বাবে 19 অভাৰত 114 ৰাণৰ সংশোধিত লক্ষ্য নিৰ্ধাৰণ কৰা হয়। প্ৰত্যুত্তৰত বাংলাদেশে 17 অভাৰ আৰু 5টা বলত 8টা উইকেট হেৰুৱাই 105 ৰাণহে কৰিবলৈ সমৰ্থ হয়। খেলখনত 4টাকৈ উইকেট দখল কৰা আফগানিস্তানৰ নবীন শতক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ভাৰত বৃহস্পতিবাৰে গায়ানাত হবলগীয়া ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডৰ মুখামুখি হ'ব। 2024 বৰ্ষৰ শোণিতপুৰ জিলা আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ অহা 1 জুলাইৰ পৰা 3 জুলাইলৈ তেজপুৰৰ মেচৰ চহৰলৈ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হ'ব। 15 আৰু 17 বছৰ অনুৰ্ধ ল'ৰা আৰু 17 বছৰ অনুৰ্ধ ছোৱালীৰ বাবে অনুষ্ঠিত এই প্ৰতিযোগিতাত পাৰদৰ্শিতা ভিত্তিক খেলুৱৈসকলক প্ৰণীক চৌধুৰী সোঁৱৰণি, দেৱকুল সোঁৱৰণি আৰু নৃপেন্দ্ৰ নাৰায়ণ সিংহৰ সোঁৱৰণি ফুটবল প্ৰতিযোগিতালৈ বাছনি কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। যোৰহাটৰ অসম গ্ৰামীণ বিকাশ বেংকৰ মধুপুৰ শাখাত বিত্তীয় প্ৰণয়ন ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইয়ে 4জন বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে। বেংকৰ শাখাত জলজৰে ভুৱা আত্মসহায়ক গোটৰ নামত ঋণ প্ৰদান কৰাৰ বাবে বেংকটোৱে 8 কোটিৰো অধিক টকাৰ লোকচানৰ সন্মুখীন হৈছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত চিবিআইয়ে অভিযানখনৰ গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে। ১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ বিৰোধিতা কৰা সকলো মহান ব্যক্তিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাৰ্ঘ নিবেদন। কাইলৈ অচানক লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন। বিজেপিৰ অম্বালা আৰু বিৰোধী কেশৰেশ্বৰৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল। ৰাজ্যৰ 10খন জিলাৰ 631গৰাকীৰ 170,000তকৈ অধিক লোকজনৰ কবলত এই সদ্ৰিত আশ্ৰয় শিবিৰৰ জৰিয়তে চৰকাৰৰ সাহায্য প্ৰদান আৰু আইচিচি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন। গায়ত হবলগীয়া ছেমি ফাইনেলত পৰহিলৈ ভাৰত, ইংলেণ্ডৰ সন্মুখীন।